এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো অৰুণিমা গোস্বামীয়ে আৰু মোৰ সৈতে আছে অনুজা লোপামুদ্ৰা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, সমগ্ৰ দেশতে 78 সংখ্যক স্বাধীনতা দিৱস উদযাপন, লালকিল্লাৰ পৰা ৰাষ্ট্ৰক উদ্দেশ্যি দিয়া ভাষণত প্ৰযুক্তিগত সামগ্ৰীৰ উপলব্ধতা বৃদ্ধিৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব আৰোপ কৰিছে বুলি প্ৰধানমন্ত্ৰী প্ৰকাশ, গুৱাহাটীত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি দিয়া ভাষণত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দেশৰ 5খন দ্ৰুত বিকশিত ৰাজ্যৰ ভিতৰত অসম অন্যতম বুলি মন্তব্য, সমগ্ৰ ৰাজ্যজুৰি 78 সংখ্যক স্বাধীনতা দিৱস উদযাপন, কেইবাখনো জিলাত মন্ত্ৰী বিধায়কৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন, উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যতে বৰ্ণাঢ্য কাৰ্যসূচীৰে দেশৰ 78 সংখ্যক স্বাধীনতা দিৱস উদযাপন আৰু অহা 28 আগষ্টৰ পৰা 8 ছেপ্টেম্বৰলৈ পেৰিছত হ'বলগীয়া পেৰালিম্পিকত অংশগ্ৰহণ কৰিবলগীয়া ভাৰতীয় এথলীট দলটোক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বাধীনতাৰ বাবে দেশবাসীয়ে একতা আৰু ত্যাগেৰে কৰা সংগ্ৰাম আৰু সংকল্পৰ দৰে আজি 140 কোটি দেশবাসীয়েও সেৱা আগবঢ়ালে 2047 চনত বিকশিত ভাৰতৰ সপোন বাস্তৱায়িত হ'ব বুলি আশা প্ৰকাশ কৰিছে। স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ পৰা ৰাষ্ট্ৰক উদ্দেশ্যি দিয়া ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে ৰাষ্ট্ৰ প্ৰথম নীতিৰ আধাৰত বিকাশৰ বাবে বিভিন্ন সংস্কাৰ সাধন কৰিছে। প্ৰধানমন্ত্ৰীয়ে আজি অৰ্ধপৰিবাহী উৎপাদনৰ ক্ষেত্ৰত গোলকীয় নেতৃত্ব প্ৰদানৰ ক্ষেত্ৰত ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা উল্লেখ কৰি কয় যে দেশে অৰ্ধপৰিবাহী সামগ্ৰীৰ ক্ষেত্ৰত আমদানীৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰাৰ লগতে প্ৰযুক্তিগত সামগ্ৰীৰ উপলভ্যতা বৃদ্ধি কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছে। তেওঁ লগতে নিৰ্মাণ, গেমিং আৰু ডিজাইনিঙকে ধৰি প্ৰায় সকলো খণ্ডতে ন ন উদ্ভাৱনৰ জৰিয়তে ভাৰতক বিশ্ব নেতৃত্ব হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰতো গুৰুত্ব দিয়ে। শ্ৰীমোদীয়ে তেওঁৰ ভাষণত প্ৰাচীন নালন্দা বিশ্ববিদ্যালয় পুনৰুজ্জীৱিত কৰি তোলাৰ বিষয়ে আলোকপাত কৰি কয় যে উচ্চ শিক্ষা আৰু গৱেষণাৰ কেন্দ্ৰ হিচাপে দেশক সমগ্ৰ বিশ্বৰে শিক্ষাৰ প্ৰধান কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ ওপৰতো বিশেষভাৱে গুৰুত্ব দিয়া হ'ব। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো ব্যাপক উৎসাহ উদ্দীপনাৰে আজি 78 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আয়োজিত কেন্দ্ৰীয় কাৰ্যসূচীত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি দিয়া ভাষণত কয় যে দেশৰ 5খন দ্ৰুতগতিত বিকশিত ৰাজ্যৰ ভিতৰত অসম অন্যতম। দীৰ্ঘস্থায়ী বিকাশৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰতো অসম এখন আগশাৰীৰ ৰাজ্য হিচাপে পৰিগণিত হৈছে বুলি তেওঁ উল্লেখ কৰে। নিজৰ ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে দেশৰ বাবে প্ৰাণ আহুতি দিয়া প্ৰতিগৰাকী ব্যক্তিলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ভাষণত মুখ্যমন্ত্ৰীয়ে বিগত 10টা বছৰত ৰাজ্যখনৰ 80 লাখতকৈ অধিক লোক দৰিদ্ৰতাৰ পৰা মুক্ত হৈছে আৰু 2047 চনৰ ভিতৰত অসম এখন পূৰ্ণ বিকশিত ৰাজ্যত পৰিণত হ'ব বুলি আশা প্ৰকাশ কৰে। তেওঁ কেইদিনমানৰ পূৰ্বে ঐতিহ্যমণ্ডিত চৰাইদেউ মৈদামক ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে স্বীকৃতি দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে আগবঢ়োৱা সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে। মুখ্যমন্ত্ৰীয়ে জাগীৰোডত টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্প, ৰিং ৰোড প্ৰকল্পৰ অনুমোদন আদি বিষয়সমূহে অসমক সাংস্কৃতিক, অৰ্থনৈতিক, উদ্যোগিক আদি প্ৰতিটো দিশতে উজলি উঠাৰ পথ প্ৰশস্ত কৰিছে বুলি মন্তব্য কৰে। ৰাজ্যৰ সাংস্কৃতিক জীৱনৰ আত্মস্বৰূপ সত্ৰসমূহৰ সংৰক্ষণৰ ক্ষেত্ৰতো চৰকাৰে দায়িত্ব পালন কৰিব আৰু জনসাধাৰণক এই ক্ষেত্ৰত সজাগ হবলৈ তেওঁ আহান জনায়। ভাৰত নিৰ্মাণৰ ক্ষেত্ৰত অসমে কিদৰে অৱদান আগবঢ়াব সেই দিশতো চিন্তা চৰ্চা কৰা বুলি তেওঁ উল্লেখ কৰে। ইয়াৰ আগেয়ে মুখ্যমন্ত্ৰীয়ে শ্ৰদ্ধাঞ্জলি কাননত অমৰ শ্বহীদ আৰু স্বাধীনতা সংগ্ৰামীসকলৰ স্মৃতিত শ্ৰদ্ধা তৰ্পণ কৰে। অনুষ্ঠানত বীৰ বীৰাংগনাসকলৰ সাহস আৰু ত্যাগৰ গাথা যুগ যুগান্তৰলৈ স্মৰণীয় হৈ থাকিব আৰু প্ৰতিগৰাকী ভাৰতীয়ক দেশপ্ৰেমৰ বাণীৰে উদ্বুদ্ধ হবলৈ অনুপ্ৰেৰণা যোগাব বুলি তেওঁ মন্তব্য কৰে। মুখ্যমন্ত্ৰীয়ে আজি কামৰূপ জিলাৰ অন্তৰ্গত ভূমিহীন খিলঞ্জীয়া নাগৰিকক ভূমিপট্টা বিতৰণ কাৰ্যসূচীতো অংশ লয়। তেওঁ কয় যে চৰকাৰৰ লক্ষ্য হৈছে এটা বিশেষ জনগাঁথনিগত পৰিৱৰ্তনৰ বাবে ভাবুকিৰ সন্মুখীন হোৱা অসমৰ খিলঞ্জীয়া লোকসকলৰ পৰিচয় সুৰক্ষিত কৰা। এই ক্ষেত্ৰত চৰকাৰে প্ৰতিষ্ঠিত স্থানসমূহৰ ভূমি হস্তান্তৰ প্ৰতিহত কৰিবলৈ, অনুসূচিত জনজাতি তথা অনুসূচিত শ্ৰেণীৰ ভূমি সংৰক্ষণ কৰিবলৈ আৰু মাইক্ৰ ট্ৰাইবেল বেল্টৰ ব্যৱস্থা ৰূপায়ণ কৰিবলৈ এখন শক্তিশালী আৰু কঠোৰ আইন আনিবলৈ প্ৰয়াস কৰি আছে বুলি জানিবলৈ দিয়ে। ৰাজ্যৰ বিভিন্ন জিলাত স্বাধীনতা দিৱস উপলক্ষে ৰাজ্য চৰকাৰৰ মন্ত্ৰীসকলৰ লগতে স্বায়ত্তশাসিত পৰিষদসমূহৰ মুখ্য কাৰ্যবাহী সদস্যসকলে বিভিন্ন ঠাইত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। লখিমপুৰত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ পাছত NCC আৰু আন শিক্ষাৰ্থীয়ে পেৰেড প্ৰদৰ্শন কৰে। লখিমপুৰত স্বাধীনতা দিৱসৰ কাৰ্যসূচী সন্দৰ্ভত আমাৰ সংবাদদাতা হিমাদ্ৰী দিহিঙীয়ে এইদৰে কয়।
উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজিত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে অসম চৰকাৰৰ মন্ত্ৰী ডঃ ৰণোজ পেগুৱে। অনুষ্ঠানত আৰক্ষী, NCC, স্কাউট গাইড আৰু বিভিন্ন শিক্ষানুষ্ঠানসমূহৰ ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰা মুঠ 30টা গোটে মুখ্য অতিথিগৰাকীক অভিবাদন জ্ঞাপন কৰে। ডঃ পেগুৱে নিজৰ ভাষণত ভাৰত চৰকাৰৰ লগতে অসম চৰকাৰৰ বিভিন্ন বিভাগসমূহৰ উন্নয়নৰ খতিয়ান দাঙি ধৰে। উক্ত অনুষ্ঠানত জিলাখনৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীসকলে দেশভক্তিমূলক নৃত্য প্ৰস্তুত কৰে। আজিৰ অনুষ্ঠানত মন্ত্ৰী ডঃ পেগুৰ সৈতে জিলা আয়ুক্ত গায়ত্ৰী হিয়ালিংগী, স্থানীয় বিধায়ক মানৱ ডেকা, জিলা প্ৰশাসন আৰু বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰীসকলৰ লগতে জ্যেষ্ঠ নাগৰিক আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।
মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে বঙাইগাঁও, অতুল বৰাই নগাঁও, উৰ্ষা গৌৰৱ ব্ৰহ্ম দৰঙত, চন্দ্ৰমোহন পাটোৱাৰীৰ কামৰূপত কেশৱ মহন্তৰ হোজাই, যোগেন মোহনে যোৰহাটত, সঞ্জয় কিষাণে তিনিচুকীয়াত, অজন্তা নেওগে গোলাঘাটত, পীযুষ হাজৰিকাই গোৱালপাৰাত, বিমল বৰাই ডিব্ৰুগড়ত, মন্ত্ৰী নন্দিতা কাৰ্লোছে শিলচৰত আৰু জয়ন্ত মল্লবৰুৱাই নলবাৰীত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি ভাষণ দিয়ে। গৃহ নিৰ্মাণৰ নগৰ পৰিক্ৰমা মন্ত্ৰী অশোক সিংহালে শোণিতপুৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। নিজৰ ভাষণত তেওঁ কয় যে বিগত বছৰসমূহত শোণিতপুৰ জিলাত বিভিন্ন বিভাগৰ উন্নয়নমূলক আঁচনি সফলতাৰে ৰূপায়ণ কৰা হৈছে। জিলাখনত স্বাধীনতা দিৱস উদযাপন সন্দৰ্ভত এয়া আমাৰ সংবাদদাতা ৰজত ভৰদ্বাজ।
শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত তেজপুৰৰ চাৰ্চফিল্ডত জিলাখনৰ কেন্দ্ৰীয় স্বাধীনতা দিৱস কাৰ্যসূচীত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংহালে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ লগতে ৰাইজক সম্বোধন কৰে। মন্ত্ৰীগৰাকীয়ে নিজৰ ভাষণ প্ৰসংগত বৰ্তমান চৰকাৰৰ সংকল্প স্বনিৰ্ভৰশীল অসম, সুৰক্ষিত অসম আৰু প্ৰগতিশীল অসম নিৰ্মাণ কৰা বুলি উল্লেখ কৰে। আনপিনে 78 সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি আজি শোণিতপুৰ জিলা আয়ুক্ত কাৰ্যালয়ত ভাৰতবৰ্ষৰ সাৰ্বভৌমত্ব আৰু শক্তিৰ প্ৰতীক অশোক স্তম্ভ নতুনকৈ নিৰ্মাণ কৰা কনফাৰেন্স হল 2 আৰু কাজলৰ পাৰ্কিং এলেকাও উদ্বোধন কৰে মন্ত্ৰীগৰাকী। ঠিক একেদৰে তেজপুৰ বিধানসভা সমষ্টিৰ বিধায়ক পৃথিৱীৰাজ ৰাভাই, অসম গণ পৰিষদ জিলা কাৰ্যালয় আৰু বস্তুৰা সমষ্টিৰ বিধায়ক গণেশ কুমাৰ লিম্বুৱে তেজপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত স্বাধীনতা দিৱস কাৰ্যসূচীত অংশগ্ৰহণ কৰে।
স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ডিফুত, উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লছে হাফলঙত, বিটিআৰৰ উপ মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ চন্দ্ৰ বসুমতাৰীয়ে ওদালগুৰিত আৰু অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনে চৰাইদেউত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। ওদালগুৰি জিলাৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচী সন্দৰ্ভত জিলাখনৰ পৰা আমাৰ সংবাদদাতা নাৰায়ণ ডেকাই এইদৰে কয়।
ওদালগুৰি আয়ুক্ত কাৰ্যালয়ৰ পেৰেড গ্ৰাউণ্ডত আয়োজিত স্বাধীনতা দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদৰ উপাধ্যক্ষ গোবিন্দ চন্দ্ৰ বসুমতাৰীয়ে। স্বাধীনতা দিৱসৰ মাৰ্চপাষ্টত আৰক্ষী, অৰ্ধসৈনিক বাহিনী আৰু বিদ্যালয় মহাবিদ্যালয়ৰ 21টা দলে অংশগ্ৰহণ কৰে। আইনপূৰ্ণভাৱে আয়োজিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত জিলাখনৰ বিভিন্ন বিভাগে প্ৰতীকীপট প্ৰদৰ্শন কৰাৰ লগতে বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীত ৰূপায়ণ কৰে। আনহাতে জিলাখনৰ ভেৰগাঁও মহকুমা সদৰ আৰু টংলা নগৰতো উলহ মালহেৰে দেশৰ 78% স্বাধীনতা দিৱস উদযাপন কৰে। ভেৰগাঁও মহকুমা প্ৰশাসনৰ উদ্যোগত মহকুমাধিপতিৰ বাকৰিত তিৰংগা পতাকা উত্তোলন কৰে মহকুমাধিপতি ৰিংখাং মুছাহাৰীয়ে। পতাকা উত্তোলন কৰি ভেৰগাঁও মহকুমাধিপতি ৰিংখাং মুছাহাৰীয়ে দেশৰ স্বাধীনতা আন্দোলনত প্ৰাণ আহুতি দিয়া বীৰ বীৰাংগনাক গভীৰ শ্ৰদ্ধাঞ্জলি জনায়। ভেৰগাঁও মহকুমাৰ উন্নয়ন, প্ৰগতি, শান্তি, সম্প্ৰীতি, ক্ৰীড়া, বাটপথ, জলসিঞ্চন, কৃষি, হাতীমানৰ সংঘাত ইত্যাদি বিভিন্ন দিশত আলোকপাত কৰাৰ লগতে দুৰ্নীতিমুক্ত স্বচ্ছ ভেৰগাঁও মহকুমাৰ লগতে ওদালগুৰি জিলা গঠন কৰিবলৈ সকলোকে সহযোগিতা আগবঢ়োৱাৰ আহান জনায়। টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰতো ৰাজহুৱাকৈ অনুষ্ঠিত কৰা স্বাধীনতা দিৱসৰ কাৰ্যসূচীত তিৰংগা পতাকা উত্তোলন কৰে হৰিসিঙা ৰাজুচক্ৰ বিষয়া মদিৰা বেগমে।
আয়োজিত স্বাধীনতা দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি জিলাখনৰ আয়ুক্ত পি বিজয় ভাস্কৰ ৰেড্ডীয়ে স্বাধীনতা আন্দোলনত প্ৰাণ আহুতি দিয়া বীৰ বীৰাংগনাসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ধুবুৰী জিলাতো আজি 78 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে বৰ্ণাঢ্য কাৰ্যসূচী গ্ৰহণ কৰা হয়। এই সন্দৰ্ভত আমাৰ সংবাদদাতা প্ৰদীপ সাহাই এইদৰে কয়।
খেলপথৰ কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত অনুষ্ঠানত তিৰংগা পতাকা উত্তোলন কৰে জিলাখনৰ আয়ুক্ত দিবাকৰ নাথে। অনুষ্ঠানত অসম আৰক্ষীৰ পুৰুষ আৰু মহিলা পল্টন, গৃহকী বিভাগৰ জোৱান, বিভিন্ন বিদ্যালয়, মহাবিদ্যালয়, NCCৰ কেডাৰৰ লগতে স্কুলীয়া ছাত্ৰ ছাত্ৰীয়ে পেৰেডত অংশগ্ৰহণ কৰি মুখ্য অতিথিগৰাকীলৈ অভিবাদন জ্ঞাপন কৰে। জিলাখনৰ বিলাখীপাৰা ৰাজহুৱা খেলপথাৰত কেন্দ্ৰীয়ভাৱে তিৰংগা পতাকা উত্তোলন কৰে বিলাখীপাৰা মহকুমাধিপতি সৃষ্টি সিং। পতাকা উত্তোলন কৰি দিয়া ভাষণত মহকুমাৰ আয়ুক্তগৰাকীয়ে উপস্থিত ৰাইজৰ প্ৰতি স্বাধীনতা দিৱসৰ অলোক আৰু শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে মুক্তিযুঁজাৰু তথা ভাৰতৰ স্বাধীনতা সংগ্ৰাম আৰু ভাৰতৰ অখণ্ডতাৰ হকে প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰে।
স্বাধীনতা দিৱস উপলক্ষে কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উদ্যোগত গুৱাহাটীৰ বশিষ্ঠ চাৰিআলিৰ অসম জলকেন্দ্ৰত আজি ব্ৰহ্মপুত্ৰ কলিং শীৰ্ষক এখন মুকলি কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। দিৱসৰ সৈতে সংগতি ৰাখি বৰপেটা জিলা কাৰাগাৰত কাৰাগাৰৰ পৰা কাৰিকৰলৈ শীৰ্ষক এটা কাৰ্যসূচী মুকলি কৰা হয়। কাৰাধ্যক্ষ নীলোৎপল কাকতিয়ে প্ৰকাশ কৰা মতে এই কাৰ্যসূচীৰ জৰিয়তে কাৰাবন্দীসকলক আত্মনিৰ্ভৰ কৰি তোলাৰ ব্যৱস্থা লোৱা হৈছে। কাৰাবন্দীসকলক বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰাৰ বাবে প্ৰয়োজনীয় প্ৰশিক্ষণো দিয়াৰ ব্যৱস্থা কৰা হৈছে। কোকৰাঝাৰ জিলাতো জিলা কাৰাগাৰত স্থানীয় বিধায়ক লৰেঞ্চ ইছলাৰীয়ে কাৰাগাৰৰ পৰা কাৰিকৰলৈ শীৰ্ষক কাৰ্যসূচী মুকলি কৰে। কৰিমগঞ্জ জিলাত জিলাখনৰ আয়ুক্ত স্বাধীনতা দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। বৰাক উপত্যকাৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচী সন্দৰ্ভত কৰিমগঞ্জৰ পৰা আমাৰ সংবাদদাতা জাকাৰিয়া ৰহমানে এইদৰে কয়।
পুৱা 9 বজাত সহযোগী ৰাষ্ট্ৰীয় সংগীতৰ লগতে জিলা আয়ুক্ত মৃদুল যাদৱে পতাকা উত্তোলন কৰে। ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ পিছত তেওঁ ভাৰতৰ মহান স্বাধীনতা সংগ্ৰামীসকলক হৰণ কৰি কয় যে এই মহান শহীদসকলৰ বাবেই আজি আমি ভাৰতৰ ঐক্য আৰু অখণ্ডতা ৰক্ষা কৰিবলৈ সক্ষম হৈছো। ভাষণত জিলা আয়ুক্তগৰাকীয়ে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ ওপৰত আলোকপাত কৰে।
শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰিখনক অনুজান গোমুত্ৰাৰ পৰা।
উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যতে আজি বৰ্ণাঢ্য কাৰ্যসূচীৰে দেশৰ 78 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয়। মিজোৰামত আজি ব্যাপক উৎসাহ উদ্দীপনাৰে এই দিৱস উদযাপন কৰা হয়। আছাম ৰাইফলছ গ্ৰাউণ্ড লামৱাৰ্ডত আয়োজিত ৰাজ্যিক কাৰ্যসূচীত মুখ্যমন্ত্ৰী লালডুগুমাই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি দিয়া ভাষণত তেওঁৰ নেতৃত্বত চৰকাৰে জনসাধাৰণৰ কল্যাণৰ বাবে স্বচ্ছ প্ৰশাসনৰ ব্যৱস্থা কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰখনৰ ধবজাবাহী আঁচনি বন কাইহৰ অধীনত স্থানীয় শিল্পীসকলৰ দ্বাৰা উৎপাদিত সামগ্ৰী ক্ৰয়ৰ ব্যৱস্থা কৰা হৈছে। আঁচনিয়ে ৰাজ্যখনৰ বহু লোকক উপকৃত কৰিব বুলি তেওঁ প্ৰকাশ কৰে। তদুপৰি মাদক দ্ৰব্যৰ প্ৰচলন আৰু সৰবৰাহ নিয়ন্ত্ৰণৰ বাবে ৰাজ্য চৰকাৰে কঠোৰ পদক্ষেপ অব্যাহত ৰাখিব বুলিও তেওঁ উল্লেখ কৰে। চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশতো আজি 78 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয়। এই উপলক্ষে ইটানগৰৰ ইন্দিৰা গান্ধী পাৰ্কত আয়োজিত মূল কাৰ্যসূচীত মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে ত্ৰিৰংগা পতাকা উত্তোলন কৰে। নিজৰ ভাষণত জনসাধাৰণক স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে 2047 চনৰ পূৰ্বে বিকশিত অৰুণাচল গঢ়ি তোলাৰ বাবে সহযোগিতা আগবঢ়াবলৈ ৰাইজৰ প্ৰতি আহান জনায়। তেওঁ লগতে ৰাজ্যখনত অপৰাধ নিয়ন্ত্ৰণৰ বাবে চৰকাৰে নতুন প্ৰযুক্তিৰ সহায় লৈছে বুলিও উল্লেখ কৰে। মণিপুৰত মুখ্যমন্ত্ৰী এন বীৰেন সিঙে আজি স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি দিয়া ভাষণত ৰাজ্যখনত শান্তি প্ৰতিষ্ঠাৰ বাবে চৰকাৰ বদ্ধপৰিকৰ বুলি উল্লেখ কৰে। তেওঁ কয় যে ৰাজ্যখনত 34টা স্বীকৃতি জনজাতি আছে আৰু সকলোৱে একগোট হৈ এখন ঐক্যবদ্ধ আৰু শক্তিশালী ভাৰতৰ অংশীদাৰ হ'ব লাগিব। মেঘালয়তো আজি স্বাধীনতা দিৱসৰ কাৰ্যসূচী গ্ৰহণ কৰা হয়। এই উপলক্ষে শ্বিলঙৰ পল' গ্ৰাউণ্ডছত আয়োজিত কেন্দ্ৰীয় কাৰ্যসূচীত মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। নিজৰ ভাষণত শ্ৰীচাংমাই 2032 চনৰ ভিতৰত মেঘালয়ত বহনক্ষম উন্নয়নৰ লক্ষ্যত উপনীত কৰোৱাৰ লগতে মুঠ ঘৰুৱা উৎপাদন আৰু জনমূৰি আয় বৃদ্ধিৰে দেশৰ শীৰ্ষ 10খন ৰাজ্যৰ অন্যতম হিচাপে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতিৰ কথা দোহাৰে। তেওঁ লগতে মেঘালয় এক 60 শীৰ্ষক ভৱিষ্যনথি মুকলি কৰাৰ বিষয়েও উল্লেখ কৰে। উত্তৰ পূবৰ অন্যান্য ৰাজ্যকেইখনতো আজি উৎসাহ উদ্দীপনাৰে 78 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয়। স্বাধীনতা দিৱসৰ দিনটোত ধেমাজি জিলাৰ আয়ুক্ত অংকুৰ ভঁৰালীয়ে অসামৰিক চিকিৎসালয়ত নৱজাতকৰ আধাৰ পঞ্জীয়ন কক্ষৰ শুভাৰম্ভ কৰে। আনহাতে তিনিচুকীয়া অসামৰিক চিকিৎসালয় আৰু তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় হাস্পতালত জন্ম হোৱা নৱজাতকৰ প্ৰমাণ পত্ৰ তাৎক্ষণিকভাৱে প্ৰদান কৰাৰ ব্যৱস্থা আজি শ্ৰম আৰু শ্ৰমিক কল্যাণ মন্ত্ৰী সঞ্জয় কিষাণে শুভাৰম্ভ কৰে। উদ্যোগ মন্ত্ৰী বিমল বৰাই আজি ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত আধাৰ সেৱা কেন্দ্ৰ আৰু নৱজাতকক তাৎক্ষণিকভাৱে জন্মৰ প্ৰমাণ পত্ৰ প্ৰদান প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰে। নলবাৰী চিকিৎসা মহাবিদ্যালয়ত আজি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই নৱজাতকৰ জন্মৰ প্ৰমাণ পত্ৰ আৰু আধাৰ সেৱা কেন্দ্ৰ মুকলি কৰে। এটা নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠনে আজি গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ কেইবাটাও স্থানত বোমা সংস্থাপন কৰা বুলি দাবী কৰাক লৈ ৰাজ্যখনত আৰক্ষীয়ে তালাচী অভিযান তীব্ৰ কৰি তোলে। ইয়াৰ পাছতে বিভিন্ন স্থানত কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰা হয়। আৰক্ষীয়ে চলোৱা অভিযানত গুৱাহাটীৰ দুটা স্থানৰ লগতে ৰাজ্যৰ অন্য কেইবাটাও স্থানতো বোমা সদৃশ সামগ্ৰী উদ্ধাৰ কৰা হয়। আৰক্ষীয়ে বোমা বিশেষজ্ঞৰ পৰ্যবেক্ষণৰ পাছতহে এই ক্ষেত্ৰত নিশ্চিত হ'ব বুলি জানিবলৈ দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 78 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ পৰা প্ৰদান কৰা ভাষণত সদ্যসমাপ্ত পেৰিছ অলিম্পিকত অংশগ্ৰহণ কৰা ভাৰতীয় খেলুৱৈসকলক শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ লগতে অহা 28 আগষ্টৰ পৰা 8 ছেপ্টেম্বৰলৈ পেৰিছত হ'বলগীয়া পেৰালিম্পিকত অংশগ্ৰহণ কৰিবলগীয়া ভাৰতীয় এথলীটৰ দলটোৰ প্ৰতিও আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। শ্ৰীমোদীয়ে লগতে কয় যে 2036 চনত অলিম্পিক ক্ৰীড়া অনুষ্ঠিত কৰাৰ বাবে ভাৰতে সপোন দেখিছে আৰু ইয়াৰ বাবে যাৱতীয় প্ৰস্তুতি ইতিমধ্যে আৰম্ভ কৰা হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। সমগ্ৰ দেশত 78 সংখ্যক স্বাধীনতা দিৱস উদযাপন। লালকিল্লাৰ পৰা ৰাষ্ট্ৰক উদ্দেশ্যি দিয়া ভাষণত প্ৰযুক্তিগত সামগ্ৰীৰ উপলভ্যতা বৃদ্ধিৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব আৰোপ কৰিছে বুলি প্ৰধানমন্ত্ৰীৰ প্ৰকাশ। সমগ্ৰ ৰাজ্যজুৰি 78 সংখ্যক স্বাধীনতা দিৱস উদযাপন। কেইবাখনো জিলাত মন্ত্ৰী বিধায়কৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন। গুৱাহাটীত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি দিয়া ভাষণত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দেশৰ 5খন দ্ৰুত বিকশিত ৰাজ্যৰ ভিতৰত অসম অন্যতম বুলি মন্তব্য আৰু অহা 28 আগষ্টৰ পৰা 8 ছেপ্টেম্বৰলৈ পেৰিছত হ'বলগীয়া পেৰালিম্পিকত অংশগ্ৰহণ কৰিবলগীয়া ভাৰতীয় এথলীটৰ দলটোক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন। সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল।